গীতমালাৰ 121 অধ্যায় যাত্ৰাৰ সংগীত। মই পৰ্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ, ক'ৰ পৰা মোৰ সহায় আহিব? যিজনাই আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই জিহুৱাৰ পৰা মোৰ সহায় আহিব। তেওঁ তোমাৰ ভৰি লৰচৰ হ'বলৈ নিদিব, তোমাৰ ৰখীয়াজনা টোপনি নাযাব। চোৱা, যিজনাই ইজৰাইলক ৰক্ষা কৰে, তেওঁ টোপনি নাযাব, নিদ্ৰিত নহ'ব। যিহুৱা তোমাৰ ৰক্ষক, যিহুৱা তোমাৰ সোঁহাতে থকা তোমাৰ ছাঁস্বৰূপ। দিনত সূৰ্যই তোমাক পহাৰ নকৰিব, আৰু ৰাতি চন্দ্ৰয়ো তোমাক নামাৰিব। যিহুৱাই তোমাক সকলো অমংগলৰ পৰা ৰক্ষা কৰিব, তেওঁ তোমাৰ প্ৰাণ ৰক্ষা কৰিব। যিহুৱাই এতিয়া পৰা অনন্ত কাললৈকে তুমি ওলাওঁতে সোমাওঁতে তোমাক ৰক্ষা কৰিব।